এয়া আকাশবাণী। বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ভাৰত আৰু ইজৰাইলে আজি সাংস্কৃতিক বিনিময়, ইউ পি আই, কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত উন্নত শিক্ষা আদিকে ধৰি কেইবাটাও ক্ষেত্ৰত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজৰাইল ভ্ৰমণৰ সময়ত প্ৰযুক্তি, বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা, উদ্ভাৱন, গৱেষণা আৰু ষ্টাৰ্টআপ আদি খণ্ডত বিশেষ গুৰুত্ব দিয়া হৈছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ৰেল আন্তঃগাঁথনি প্ৰকল্পৰ বিষয়ে আলোচনা কৰে। চৰকাৰৰ নীতি পৰিকাঠামোত মহিলা নেতৃত্বাধীন বিকাশত অধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে প্ৰকাশ কৰিছে। আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইটৰ এখন গুৰুত্বপূৰ্ণ খেলত ভাৰত জিম্বাবৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ভাৰত আৰু ইজৰাইলে আজি সাংস্কৃতিক বিনিময়, ভূ পদাৰ্থৰ অন্বেষণ, মীন, জলজ কৃষি, ইউ পি আই, কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত উন্নত শিক্ষা আদিকে ধৰি কেইবাটাও ক্ষেত্ৰত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ পাছত এই চুক্তিৰ আদান প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ প্ৰেছ বাৰ্তাত কয় যে ভাৰত আৰু ইজৰাইলে গভীৰ আস্থা, গণতান্ত্ৰিক প্ৰমূল্য আৰু মানৱীয় সংবেদনশীলতাৰ আধাৰত এই বন্ধুত্বপূৰ্ণ সম্বন্ধ গঢ়ি তুলিছে। তেওঁ কয় যে সময়ৰ সৈতে ৰজিতা খুৱাই এই বন্ধুত্বপূৰ্ণ সম্পৰ্ক আগুৱাই গৈ আছে। শ্ৰীমোদীয়ে কয় যে বিশেষ কৌশলগত সহযোগিতাৰে সময়ৰ সৈতে তাল মিলাই দুয়োপক্ষই এই ঐতিহাসিক সিদ্ধান্ত লৈছে। ন বছৰৰ পূৰ্বে শ্ৰীমোদী ইজৰাইল ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছিল আৰু ঐতিহাসিক ইজৰাইলৰ পুনৰ ভ্ৰমণ কৰিবলৈ পোৱাটো তেওঁৰ বাবে গৌৰৱৰ ক্ষণ হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ কয়। তেওঁ কয় যে দুয়োখন দেশে জটিল আৰু উদ্ভাসিত প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম আৰু জটিল খনিৰ অন্বেষণৰ ক্ষেত্ৰত সহযোগিতাৰ এটা নতুন গতি প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইজৰাইলত ইউ পি আইৰ প্ৰচলনৰ বাবেও এখন চুক্তিত স্বাক্ষৰ কৰা হৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে ভাৰত আৰু ইজৰাইল উদ্ভাৱনৰ দিশত আগুৱাই গৈ আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে দুয়োখন দেশৰ গৌৰৱপূৰ্ণ প্ৰাচীন সভ্যতা আছে আৰু অতীতক লৈ দুয়োখন দেশে গৌৰৱ অনুভৱ কৰে। ভৱিষ্যত উন্নত কৰাৰ বাবে দুয়োখন দেশে একেলগে কাম কৰাৰ বাবে দায়বদ্ধ বুলিও তেওঁ প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এইবুলি প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজৰাইল ভ্ৰমণত প্ৰযুক্তি, বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা, উদ্ভাৱন, গৱেষণা আৰু ষ্টাৰ্টআপ আদি খণ্ডত বিশেষ গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ ইজৰাইল ভ্ৰমণৰ সামৰণিত জেৰুজালেমত সংবাদ মাধ্যমৰ আগত বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে শ্ৰীমোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত থকা যুটীয়া আয়োগক মন্ত্ৰী পৰ্যায়লৈ উন্নীত কৰাৰ বাবে সিদ্ধান্ত লৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ এই ইজৰাইল ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্বন্ধৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। এই ভ্ৰমণে বিগত দশকসমূহত দেশ দুখনৰ মাজৰ সম্বন্ধৰ অগ্ৰগতি প্ৰতিফলিত কৰিছে আৰু ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ সহযোগী হিচাপে বিবেচিত হৈছে। শ্ৰীমিশ্ৰীয়ে কয় যে এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয় ইজৰাইল ভ্ৰমণ। তেওঁ কয় যে পশ্চিম এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্বন্ধ সুদৃঢ় কৰা আৰু সক্ৰিয়ভাৱে সহযোগিতা অব্যাহত ৰখাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ আগ্ৰহক এই ভ্ৰমণে প্ৰতিফলিত কৰিছে। বিগত বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইট, ছৌদি আৰৱ, জৰ্ডান আৰু ওমান ভ্ৰমণ কৰিছিল। ইজৰাইল ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীক ইজৰাইলৰ সংসদৰ সৰ্বোচ্চ সন্মান স্পীকাৰ অব দ্য কনেছেট মেডেল প্ৰদান কৰা হয়। দেশ দুখনৰ মাজৰ কৌশলগত সম্বন্ধ অধিক শক্তিশালী কৰাৰ স্বীকৃতিস্বৰূপে শ্ৰীমোদীক এই সন্মান প্ৰদান কৰা হয়। শ্ৰীমোদী ইজৰাইলৰ এই সন্মান লাভ কৰা প্ৰথমগৰাকী বিদেশী নেতা হিচাপে পৰিগণিত হৈছে। শ্ৰীমিশ্ৰীয়ে ইয়াৰ পূৰ্বে জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰী মোদীয়ে তেল আভিভত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে একনিষ্ঠভাৱে বাৰ্তালাপ কৰে। জল ব্যৱস্থাপনা, কৃষি, প্ৰযুক্তি আৰু আন আন খণ্ডত দ্বিপাক্ষিক সম্বন্ধ সুদৃঢ় কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই পৰ্যালোচনা কৰে। শ্ৰীমিশ্ৰীয়ে আজি জানিবলৈ দিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে জেৰুজালেমৰ ইয়াদ ৱাছেম পৰিদৰ্শন কৰে। তেওঁ লগতে ইজৰাইলৰ ৰাষ্ট্ৰপতি ইছাক হাৰজগকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি নতুন দিল্লীত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি উত্তৰ পূব আৰু মধ্যপ্ৰদেশৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ ৰেল আন্তঃগাঁথনি প্ৰকল্পৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসিন্ধিয়াই কয় যে তেওঁলোকে দেশৰ লগতে মধ্যপ্ৰদেশৰ বিভিন্ন অঞ্চলৰ পৰা গোৱালিয়ৰ, গুণা আৰু চম্বল অঞ্চললৈ প্ৰত্যক্ষ ৰেল যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যে ৰূপায়ণ হোৱা বিভিন্ন প্ৰকল্প সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। তেওঁ কয় যে চম্বল অঞ্চলত গুৰুত্বপূৰ্ণ ৰেলগাড়ীসমূহৰ অতিৰিক্ত ষ্টপেজৰ লগতে নতুন ৰেলগাড়ীৰ প্ৰৱৰ্তন সন্দৰ্ভতো ফলপ্ৰসূ আলোচনা হয়। ইয়াৰ লগতে উত্তৰ পূব অঞ্চলত যোগাযোগ ব্যৱস্থা উন্নত কৰা আৰু ৰেল সেৱা উন্নত কৰা সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয় বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে কৈছে যে চৰকাৰৰ নীতি পৰিকাঠামোত মহিলা নেতৃত্বাধীন বিকাশত অধিক অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ অধীনত মহিলাসকলৰ বাবে উন্নত সুযোগ, অৰ্থনৈতিক স্বাৱলম্বিতা আৰু জীৱন ধাৰণৰ মান উন্নত কৰা আদি বিষয়সমূহত অগ্ৰাধিকাৰ দিয়া হৈছে। নতুন দিল্লীত আজি শক্তিশালী নাৰী বিকশিত ভাৰত শীৰ্ষক মহিলা নেতৃত্বাধীন সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দি তেওঁ এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে মহিলাসকলক অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ লগতে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, ষ্টাৰ্ট আপ ইণ্ডিয়া, পি এম স্বনিধি উদ্যমৰ লেখীয়া চৰকাৰী বিভিন্ন উদ্যম সন্দৰ্ভত আলোকপাত কৰে। 2026ৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰৰ বাজেটত মহিলাকেন্দ্ৰিক আঁচনিসমূহৰ বাবে প্ৰায় 5,00,000 কোটি টকাৰ আবণ্টন দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ দেশৰ প্ৰায় 10 কোটি মহিলা বিভিন্ন আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে আৰু 2 কোটিৰো অধিক মহিলা ইতিমধ্যে লাখপতি দিদি হৈছে। ভৱিষ্যতে এই সংখ্যা 6 কোটিলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে বুলিও তেওঁ কয়। বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত চমুকৈ ষ্টেম শিক্ষাত মহিলাৰ অংশগ্ৰহণ বৰ্তমান প্ৰায় 45% হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এই শিক্ষা গ্ৰহণ কৰা ছাত্ৰীসকলৰ বাবে প্ৰতিখন জিলাতেই 1 কোটিকৈ ছাত্ৰীনিবাস স্থাপন কৰাৰ কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। জৈৱ চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত ভৱিষ্যত উদ্ভাৱন কেন্দ্ৰ হিচাপে উদ্ভাসিত হোৱাৰ বাবে ভাৰতৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ অপাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি চিকিৎসা মহাবিদ্যালয় গৱেষণা সংযোগ 2026 কাৰ্যসূচীৰ উদ্বোধনী সত্ৰত ভাষণ দি তেওঁ কয় যে এই প্ৰতিষ্ঠানসমূহে ছাত্ৰ ছাত্ৰীসকলক উন্নতমানৰ গৱেষণাৰ সুবিধা প্ৰদান কৰিব পাৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দুদিনীয়া কাৰ্যসূচীয়ে গৱেষণামূলক কাম কাজ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত দিহা পৰামৰ্শ প্ৰদান কৰিব পাৰিব। শ্ৰীমতী পেটেলে চিকিৎসা গৱেষণাক অগ্ৰাধিকাৰ দিয়াৰ বাবে 2026ৰ কেন্দ্ৰীয় বাজেটৰ শলাগ লয়। বিগত কিছু বছৰত দেশৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহে প্ৰায় 1,900 গৱেষণা প্ৰকল্প সম্পূৰ্ণ কৰা বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। কৃত্ৰিম বুদ্ধিমত্তা আৰু শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰেৰে চিকিৎসা গৱেষণাই স্বাস্থ্য সেৱাখণ্ডক অধিক প্ৰভাৱিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। স্বাস্থ্য গৱেষণা বিভাগে আয়োজন কৰা এই দুদিনীয়া কাৰ্যসূচীত দেশৰ 100খনৰো অধিক চিকিৎসা মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে আজি কৈছে যে ৰাছিয়াই যোৱা নিশা ইউক্ৰেইনত 420খন ড্ৰোন আৰু 39টা ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়। দেশখনৰ 8টা প্ৰান্তৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু আৱাসিক অঞ্চলত যোৱা নিশা 18টা বেলিষ্টিক ক্ষেপণাস্ত্ৰসহ এই আক্ৰমণ চলোৱা হয়। আক্ৰমণত শিশুকে ধৰি কেইবাগৰাকীও লোক আহত হয়। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ছুপাৰ এইটৰ এখন গুৰুত্বপূৰ্ণ খেলত ভাৰত জিম্বাবৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। জিম্বাবৱে টছত জিকি ভাৰতক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 2 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 23 ৰাণ সংগ্ৰহ কৰি খেলি আছে। ইয়াৰ পূৰ্বে আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত দক্ষিণ আফ্ৰিকাই ৱেষ্ট ইণ্ডিজক 9 উইকেটত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই 177 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰ আৰু 1টা বলত 1টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰত আৰু ইজৰাইলে আজি সাংস্কৃতিক বিনিময় UPI, কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত উন্নত শিক্ষা আদিকে ধৰি কেইবাটাও ক্ষেত্ৰত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজৰাইল ভ্ৰমণত প্ৰযুক্তি, বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা, উদ্ভাৱন, গৱেষণা আৰু ষ্টাৰ্টআপ আদি খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ৰেল আন্তঃগাঁথনি প্ৰকল্পৰ বিষয়ে আলোচনা কৰে। চৰকাৰৰ নীতি পৰিকাঠামোত মহিলা নেতৃত্বাধীন বিকাশত অধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে প্ৰকাশ কৰিছে। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইটৰ এখন গুৰুত্বপূৰ্ণ খেলত আজি ভাৰত জিম্বাবৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।